SBS Rohingya. Assalamualaikum, khabar SBS terfoto. অষ্ট্ৰেলিয়া এক্সপাৰ্টসকলে ফাইয়ে হাল ঘৰৰ মছলাৰ বাবদে জাপানৰ মাজে ঘৰৰ দামকল অহনৰ মাজে বেছি উৰি যাৰ গিয়া নাল্লা বুলি মানে মঞ্চে কিনি নাফাৰে জাপানৰ মাজে মিলিয়ন ঘৰৰ কল হালি অগিয় দে যেনে নেকি আখিয়া হ ইনৰে বেছি সস্তা কৰি বেছি ফলাৰ বাৰাৰ মাজে মানা তই অষ্ট্ৰেলিয়ান এক্সপাৰ্ট এজনে কিনিবলা ফেচলা গজে অষ্ট্ৰেলিয়ান এক্সপাৰ্ট জায়া তাছিফিল অধিক অহনৰ মাজে এবাৰ গোৰা ফেমিলিলা এবাৰতো কুচু গোৰা ফুৰিব অষ্ট্ৰেলিয়া আৰু জাপানৰ মাজতো ফৰিগিয়ে গৈ জহন এবাৰ বইল দেখি জাপানৰ মাজে
We decided to come to Japan mainly because the house prices in Melbourne were way beyond our budget. I'd heard about IKEA and
এবাৰ ইয়ান ফেচালাও যদি কি জাপানৰ মাজে আইবলা ঘৰৰ দামল্লা বুলি মেলবৰ্ণৰ মাজে যেনে নেকি এইবাৰ বাজেটৰ ওৰে অগিয় গৈ এইবাৰ ইয়ে ফোনে আখিয়া ফোনি বাদে ফেচলাও যদি কি এইবাৰ বৰ ফাৰাম মাজে যাব গল্লা যেনে নেকি সঁচা ঠাই বল্লা আখিয়া ইনল দেখি গৰকল জাপানৰ মাজে কাণ্ট্ৰি চাইডৰ মাজে আছে দে যেনে নেকি মানে ইংগুৰি হালি ঐ ৰাখে যহন জাপানৰ মাজে পপুলেশ্যন সমি যাৰ গৈ অহনবতৰে 90% জাপানৰ মানুহ চিটিৰ মাজে মানে চহৰৰ মাজে থাকে দে
In general, Japanese are not so interested in buying an IKEA and
জায়গা হদে কি জাপানৰ মানচে আখিয়া হদে ইয়ান কিন্তু নসা ইয়াৰ ভিতৰত থাইতে নসা ইনল দিকি গৰকল ফুৰানো গিয়ে দিন আৰ গৰ ইন বাঁয়াৰে আৰকান নয়া বানা দে ইবাৰ বছৰ দেখি 47 বছৰ ইবাৰ ইয়ে ইবাৰ আখিয়া হদে আন ফাইয়ে নৰ্থ ইষ্ট টকিঅ'ৰ মাজে যেনেকে এক ঘণ্টা চলা ফৰে এবাৰ ইয়ে কিনে দে 30,000 দি
Above all, the thing that I really wanted out of a house was a big backyard. Having grown up with one, I just wanted the same thing for my kids.
এবাৰ ইয়ে হ'ল দেখি ইয়ানল দেখি বাইয়ে চাই দে অতিদিন ফান বড়ো ঘূৰি ঘৰৰ পিছততো বাঢ়ি যালৈ এবাৰ দেখি অনুভৱতৰে এবাৰ ইয়ে এবাৰ ফোন দিলা অত দে ইন দিলা চাদ দে তো অষ্ট্ৰেলিয়াৰ মাজে মানে যেন দিলা আশা কৰছি ইয়ান এবাৰ ইয়ে জাপানৰ মাজে ফুৰা ঘূৰি ফাৰে কিয়লা হ'লে অষ্ট্ৰেলিয়াৰ মাজে অহনকান ঘৰ জোৰা বোলা বেছি দুখ অগিয়ে গৈ জাপানৰ মাজে বেছা বেছি ঘৰক কল হালি ওজাৰ গৈ এনেলা বুলি জাপানৰ চৰকাৰে ফেমিলিক কলৰে মানে অফাৰ দে দেখি কাউণ্ট্ৰি চাইডৰ মাজে লৰি যাব গল্লা তাৰাৰে $10,000 দিব ফতি উগ্ৰ ফাইন দিলা
The population is on the decline. While the population is decreasing, many new properties are still...
Akiya consultant Takimatsu Wada ইবাই হদিকি পপুলেশন বেশি হমিজার গই হমিজার গই দাসা বেশা বেশি গরকল আজ বানাত আছে ইয়ান লাবলি বেশা বেশি গরকল হালি ওজার গই সুগুন্নে কি গরকল হালি ওজার গই গভর্নমেন্ট ইনরে লিজ গুজি দেখি আখিয়া ব্যাঙ মাঝে হুদন এন্টারপ্রেনার জিনিলা আছে পাখর আলনদলা জিবাগনে কি রিয়েল এস্টেট কনসালটেন্ট আছে আখিয়া আর ইনাকা ইবাই কোশিশ গরে দেখি ইন্টারন্যাশনাল কিনিয়া কলল্লা মানে মার্কেটের মাঝে গলি বললা
দ্য মোর অ্যাবান্ডেড হাউসেস ইউ সি ইন আ কমিউনিটি ইউ জাস্ট গেট দিস ফিলিং অফ লোনলিনেস অফ স্যাডনেস মেন্টালি এন্ড
বেশা বেশি গরকল অহনভূতরে হালি অগিয়ে গই সমাজের ভূতরে ইন লাভলি বেশি একালাপন মেহসুস ওর মেন্টালি তারার দিল দেমাকি আর সালের দান উত্তর গম না লাগে দে ইন দিল্লা অগিয়ে গই ইন লাভলি সমাজের তো বেশি দুঃখ লাগে তো ইয়ানার বাবদে কুসু গত্য মনোহর অহনভূতরে জাপানের মাঝে ঘৰ কিনিবলা তাত এদেশৰ ৰেচিডেণ্ট অ নফৰে কিন্তু ঘৰ কান কিনিলে ইয়ানৰ মানি নহয় দেখি তুমি অটোমেটিক জাপানৰ চিটিজেনশ্বিপ পাবা দে ইয়ান যিবা নেকি ব্ৰিজবেনত আছে ডাৰা ৰবিনছন অহনৰ মাজে ইবা ইয়ে টকিঅ'ৰ মাজে থাকে দে
I don't think I could ever own a house in Australia. I mean, my friends are paying $600,000 or $700,000 for a one-bedroom apartment.
এবাৰ হ'ল দেখি অষ্ট্ৰেলিয়াৰ মাজে এইবাৰ হনে দিন ইন্দিলা গড় কিনি নাফাৰিব অহনৰ মাজে এইবাৰ অহনুভূতি এইবাৰ ফাঞ্জাকল 6,00,000 $7,00,000 ফান সৰ্চাগৰে বানাও এক কামাৰাৱালা এপাৰ্টমেণ্টলা কি এপাৰ্টমেণ্ট কিনিব গড় কিনিবলা আজি বেছি দূৰে আছে এইবাৰ ইয়ে হ'ল দেখি এইবাৰ ইয়ে গড়ৰ মাজে ফাইন্দৰে বড়ো গত্য ছাৰ অহনুভূতৰে গড়ৰ দাম বেছ অগিয় গৈ অহনৰ মাজে এইবাৰ ইয়ে মানে দেখে দেখি ফৰেন বায়াৰসকল বেছি অধে ইয়ান দেশিয়ানত তই ইয়ানলা বুলি মঞ্চে বদলত ছাৰ জাগা কল ইয়ানল দেখি কিছা জেনিফাৰ শ্বেৰৰ গুজদে এছ বি এছ টেটলাইনলা আৰু বাৰ হোৱা যা দেখি এছ বি এছ ৰোহিংগাৰ মাজে আছালাম আলাইকুম ইন্দিলা আৰু কিছা কল ফোনটো চাইতো মনে হ'লে শুনিছ এপল পডকাষ্টত গুগল পডকাষ্টত Spotify, ya zehoni mikatu podcast okol fiber.